وَلَنَبْلُوَنَّكُمْ بِشَيْءٍ مِّنَ الْخَوْفِ وَالْجُوعِ وَنَقْصٍ مِّنَ الْأَمْوَالِ وَالْأَنفُسِ وَالثَّمَرَاتِ وَبَشِّرِ الصَّابِرِينَ
আৰু আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয়ভীতি ভোক আৰু ধন সম্পদ জীৱন আৰু ফচলৰ ক্ষয়ক্ষতিৰ দ্বাৰা আৰু তুমি ধৈৰ্যশীলসকলক সুসংবাদ দিয়া